চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
জগতক প্ৰেম কৰি ঈশ্বৰে পুত্ৰ যীশুক এই দান কৰিলে, তেওঁত বিশ্বাস কৰাজন যাতে যায় অনন্ত জীৱনলে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, কি অমূল্য দান আজি ধন্যবাদেৰে। পতিত জগতখনে তেওঁত বিশ্বাস কৰাৰ যোগেৰে পৰিত্ৰাণ পাবলেহে ঈশ্বৰে পুত্ৰ যীশুক পঠালে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, কি অমূল্য দান আজি ধন্যবাদেৰে। যিজনে তেওঁৰ বাক্য শুনি বিশ্বাস মাথো তেওঁতে কৰে, তেওঁ অনন্ত জীৱন পায় মৃত্যুৰ পৰা জীৱনলৈ যায়, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, কি অমূল্য দান আজি ধন্যবাদেৰে। বা আহাৰ তেওঁৱে, যিজন তেওঁৰ কাষলে আহে তেওঁৰ কেতিয়াও ভোক নালাগে, আত্মিক পিয়াহ তেওঁ দূৰ কৰে, তেওঁত বিশ্বাস কৰা কোনো লোকেই নষ্ট নহয় পায় জীৱন, এই অমূল্য দান আজি ধন্যবাদেৰে কৰা গ্ৰহণ।
আমাৰ মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি বাৰু কেনে পাইছে অনুগ্ৰহ কৰি আমালৈ চিঠি লিখি জনাবচোন। আপোনাৰ মতামত, দিহা পৰামৰ্শ আদি জনাই আমালৈ চিঠি লিখক। আহকচোন, সদায় কৰি অহাৰ নিচিনাকৈ আজিও বাইবেল অধ্যয়নৰ আৰম্ভণিতেই খন্তেক প্ৰাৰ্থনাত মূৰ্ণত কৰো। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ। তুমি আমাক প্ৰেম কৰোতা ঈশ্বৰ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত প্ৰাণ দি আমাৰ সকলো পাপৰ প্ৰায়চিত্ৰ কৰিলে আৰু তৃতীয় দিনা জি উঠি নিজৰ ঈশ্বৰত্বৰ প্ৰমাণ দিলে। আজি তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পৰা হৈছো আৰু তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তুমি আমাক তোমাৰ বাক্য বুজিবলৈ সহায় কৰা আৰু আমাৰ প্ৰতিজনৰ আগত নিজকে অধিককৈ প্ৰকাশ কৰা। আমাৰ মৰমৰ শ্ৰোতাসকলৰ জীৱনত তোমাৰ আশীৰ্বাদ উপচি পৰিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিবলৈ ক্ৰুচত প্ৰাণ দি তৃতীয় দিনা পুনৰ জি উঠি এতিয়া স্বৰ্গত আমাৰ কাৰণে নিবেদন কৰি থকা ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপুনি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে বাৰু? আমি বাইবেলৰ এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলো, নহয় জানো? বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ প্ৰথম বংশাৱলী নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰি প্ৰথম আৰু দ্বিতীয় অধ্যায়ৰ ওপৰত কিছু বক্তব্য আমি ৰাখিছিলো। আজিৰ অনুষ্ঠানত আমি আলোচনা আগবঢ়াম তিনি নম্বৰ অধ্যায়ৰ পৰা ন নম্বৰ অধ্যায়ৰ বিষয়ে। প্ৰথম অধ্যায়ত আমি পাইছিলো আদমৰ পৰা জাকুবলৈকে বংশাৱলী, দ্বিতীয় অধ্যায়ত জাকুবৰ বংশাৱলী আৰম্ভ হৈছিল। এই অধ্যায়ৰ তেৰ নম্বৰ পদত আমি পাইছিলো যীচয়ৰ কথা, এই যীচয়ৰ সপ্তম পুত্ৰ দায়ুদৰ কথা। তিনি নম্বৰ অধ্যায়ত আমি পাওঁ দায়ুদৰ বংশৰ কথা। ইয়াতে আমি এটা বিশেষভাৱে মন কৰিবলগীয়া কথা উল্লেখ কৰিব খুজিছো। অনুগ্ৰহ কৰি আপোনাৰ বাইবেলখন মেলি লওকচোন, প্ৰথম বংশাৱলী পুস্তকৰ তিনি নম্বৰ অধ্যায়টো মেলি লওকচোন। ইয়াৰ পাঁচ নম্বৰ পদটো আমি পঢ়ি দিছো, অনুগ্ৰহ কৰি চাব। আৰু জিৰচালেমত জন্মা তেওঁৰ পুতেক এইবিলাক, ছিমিয়া, ছুবব, নাথন আৰু চলোমন। এই চাৰিজন অম্মিয়েলৰ জীয়েক বৎসুবাৰ পৰা জন্মা। ভালদৰে মন কৰকচোন, দায়ুদৰ পুতেকবোৰৰ নাম ইয়াত উল্লেখ কৰা হৈছে, কিন্তু দায়ুদৰ ছিমিয়া আৰু ছুবব বুলি পুতেক আছিল বুলি আগতে আপোনাৰ পোৱা মনত আছেনে বাৰু? আমি আগৰ পুস্তকবোৰৰ অধ্যয়ন কৰোতে দায়ুদৰ আন আন পুতেকবোৰৰ নাম পাইছিলো, কিন্তু এই ছিমিয়া আৰু ছুববৰ নাম নিশ্চয় পোৱা নাছিলো, নহয় জানো? ঠিক তেনেদৰে দায়ুদৰ পুতেক চলোমনৰ কথা আমি ভালদৰে জানো, আগতেও পাই আহিছো। কিন্তু এই নাথননো কোন? এই নাথনো দায়ুদৰ সন্তান, চলোমনৰ সহোদৰ ভাই। আৰু এটা অতি গুৰুত্বপূৰ্ণ কথা কি জানেনে প্ৰিয় শ্ৰোতা? যদি আমি প্ৰভু যীশুৰ বংশাৱলীখন পঢ়ি চাওঁ লোকে লিখা শুভবাৰ্তাৰ পৰা, তেতিয়াহ'লে আমি দেখিবলৈ পাওঁ যে প্ৰভু যীশুৰ বংশটো দায়ুদৰ পৰা নাথানৰ যোগেদিহে দেখুওৱা হৈছে, চলোমনৰ যোগেদি নহয়। প্ৰভু যীশুৰ মাকৰ উপৰিপুৰুষ আছিল এই নাথান, আনহাতে যোচেফৰ উপৰিপুৰুষ আছিল চলোমন। আনহাতে মঠিয়ে লিখা শুভবাৰ্তাত প্ৰভু যীশুৰ যি বংশাৱলী দিয়া হৈছে তাত বংশাৱলীটো চলোমনৰ যোগেদি দেখুওৱা হৈছে, চলোমনৰ বংশতেই যোচেফৰ জন্ম। আমি ভাবিব পাৰো এই পাৰ্থক্যটোনো কিয়? দুয়োখন শুভবাৰ্তাত প্ৰভু যীশুৰ বংশাৱলীটো দুই ধৰণে কিয় দেখুওৱা হ'ল বুলি আমি হয়তো প্ৰশ্ন কৰিব পাৰো। ইয়াতে আমি এটা কথা মন কৰিব লাগে যে যোছেফ আচলতে প্ৰভু যীশুৰ পিতৃ নাছিল জাগতিক অৰ্থত, কাৰণ প্ৰভু যীশুৰ জন্ম হৈছিল কুমাৰী মৰিয়মৰ গৰ্ভত পবিত্ৰাত্মাৰ শক্তিৰেহে। গতিকে যোছেফৰ লগত প্ৰভু যীশুৰ কোনো তেজৰ সম্বন্ধ আচলতে নাছিল, তেজৰ সম্বন্ধ আছিল মৰিয়মৰ লগতহে। কিন্তু আনহাতে ঈশ্বৰে এইবুলিও জনাই থৈছিল যে আহিবলগীয়া মচীহজনক তেওঁ দাউদৰ সিংহাসন দিব। গতিকে সিংহাসনৰ উত্তৰাধিকাৰী হবলৈ হলে প্ৰভু যীশুৰ জাগতিক পিতৃ সেই দাউদৰ বংশৰ হবই লাগিব। অৰ্থাৎ মঠিয়ে লিখা শুভবাৰ্তাত আমাক এই কথা দেখুৱাই দিয়া হল যে প্ৰভু যীশুৱে যোছেফৰ যোগেদি দাউদৰ সিংহাসনৰ ওপৰত নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে, কাৰণ তেওঁ দাউদৰ বংশত জন্ম হৈছে। অৰ্থাৎ দাউদৰ সিংহাসনৰ ওপৰত প্ৰভু যীশুৰ আইনতঃ অধিকাৰ আছে, যদিও যোছেফৰ লগত তেওঁৰ তেজৰ সম্বন্ধ নাই। আনহাতে তেওঁ নাথানৰ যোগেদি দাউদৰ লগত তেজৰ সম্বন্ধও দেখুৱাব পাৰে, কাৰণ তেওঁৰ মাক মৰিয়ম নাথানৰ বংশত জন্মিছিল। অৰ্থাৎ তেজৰ সম্বন্ধৰ সূত্ৰেও তেওঁ দাউদৰ সিংহাসনৰ ওপৰত দাবী সাব্যস্ত কৰিব পাৰে। এতিয়া আমি আন এটা কথা মনত পেলাব খুজিছো। ছলোমনহে ৰজা আছিল দাউদৰ পাছত। প্ৰভু যীশুৱেনো ছলোমনৰ বংশটো বাছি নলৈ নাথানৰ বংশটো বাছি ললে কিয়? তেজৰ সম্বন্ধৰ কাৰণে। ইয়াৰো এটা বিশেষ কাৰণ আছে, কাৰণ ছলোমনৰ বিষয়ে ঈশ্বৰে এনেদৰে কৈছে, যীহোৱাই এইদৰে কৈছে, তোমালোকে এই মানুহ সন্তানহীন বুলি ইয়াৰ দিনত উন্নতি কৰিব নোৱাৰা মানুহ বুলি লিখা, কিয়নো ইয়াৰ বংশৰ কোনো মানুহ দাউদৰ সিংহাসনত বহিবলৈ আৰু যিহুদাত শাসন কৰিবলৈ কৃতকাৰ্য নহ'ব। জিৰিমিয়া 22 নম্বৰ অধ্যায়ৰ 30 নম্বৰ পদ। অৰ্থাৎ ছলোমনৰ বংশৰ উন্নতি নহ'ব, এই বংশৰ মানুহ ৰজা হ'ব নোৱাৰিব। সেইবাবেই আমি অতি দৃঢ়তাৰে ক'ব পাৰো যে যোছেফ আচলতে মানুহে দেখাতহে প্ৰভু যীশুৰ পিতৃ আছিল। আচলতে প্ৰভু যীশুৰ জন্ম হৈছিল অতি অলৌকিকভাৱে কুমাৰী মৰিয়মৰ গৰ্ভত পবিত্ৰ আত্মাৰ শক্তিৰে। ইয়াৰ পাছত প্ৰথম বংশাৱলীৰ 4 নম্বৰ অধ্যায়ত আমি পাওঁ যিহুদাৰ সতি সন্ততিৰ কথা, কালেব আৰু চেলাৰ যোগেদি আগবাঢ়ি যোৱা তেওঁৰ বংশৰ বৰ্ণনা, লগতে ছিমিয়নৰ সন্তান সন্ততিৰ বৰ্ণনা। 5 নম্বৰ অধ্যায়ত আমি পাওঁ ৰুবেনৰ বংশৰ বৰ্ণনা, আৰু এই বংশটো ইছৰাইলৰ লোকসকল একেবাৰে বন্দী হৈ যোৱা দিনলৈকে বৰ্ণনা কৰা আমি দেখা পাওঁ। 5 নম্বৰ অধ্যায়ৰ 1 আৰু 2 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছো। ইছৰাইলৰ জ্যেষ্ঠ পুত্ৰ ৰুবেনৰ সন্তানবিলাকৰ কথা, কিয়নো ৰুবেন জ্যেষ্ঠ পুত্ৰ নাছিল হয়, কিন্তু তেওঁৰ বাপেকৰ শয্যা অসুচি কৰাৰ কাৰণে তেওঁৰ জ্যেষ্ঠাধিকাৰ ইছৰাইলৰ পুত্ৰ যোছেফৰ দুই পুত্ৰক দিয়া হয়। তথাপি বংশাৱলীত জ্যেষ্ঠৰ শ্ৰেণীত তেওঁবিলাকৰ নাম লিখা নগ'ল, কাৰণ যিহুদা তেওঁৰ ভাইবিলাকৰ মাজত পৰাক্ৰমী হল আৰু তেওঁৰ বংশৰ পৰা অধিপতি উৎপন্ন হল, কিন্তু জ্যেষ্ঠাধিকাৰ যোছেফৰ হল। এই পদ দুটাত আমাক এই কথা জনাই দিয়া হৈছে যে ৰুবেনে যি জ্যেষ্ঠাধিকাৰ হেৰুৱাইছিল সেই জ্যেষ্ঠাধিকাৰ যোছেফকহে দিয়া হৈছিল, যিহুদাক নহয়। অৱশ্যে যিহুদাৰ অৱস্থাহে অধিক বলৱন্ত হল আৰু ইছৰাইলৰ প্ৰকৃত শাসক এই যিহুদাৰ ফৈদৰ পৰাহে হল। এই 5 নম্বৰ অধ্যায়ত গাদৰ ফৈদ আৰু মনছিৰ অৰ্ধফৈদৰ বৰ্ণনা দিয়া হৈছে তেওঁলোক বন্দী হৈ যোৱা দিনলৈকে। শেষৰ পদ দুটাত ইছৰাইলৰ লোকসকল কিয় বন্দী হৈ যাবলগীয়া হল তাৰ কাৰণটো দিয়া হৈছে। 6 নম্বৰ অধ্যায়ত আমি লেবীৰ ফৈদৰ কথা পাওঁ। এই লেবীৰ ফৈদৰ বংশধাৰাটো লেবীৰ তিনিজন পুত্ৰ গেৰচুন, কহাত আৰু মৰাৰীৰ যোগেদি অব্যাহত আছিল। এই ফৈদটো আছিল ইছৰাইলৰ মহাপুৰোহিতৰ ফৈদ। 7 নম্বৰ অধ্যায়ত ইছাখৰ, বিন্যামিন, নপ্তালি, মনছি, ইফ্ৰইম আৰু আছেৰ এই ফৈদকেইটাৰ বংশাৱলী দিয়া হৈছে। এই সকলোবোৰ ফৈদৰ লোকক অচুৰীয়াবিলাকে বন্দী কৰি লৈ গৈছিল। 8 নম্বৰ অধ্যায়ত বিন্যামিনৰ ফৈদৰ বংশাৱলীৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে, আৰু চৌল ৰজা আৰু তেওঁৰ পুত্ৰ জোনাথনৰ কথা বিশেষভাৱে উল্লেখ কৰা হৈছে। এনেদৰে ইছৰাইলৰ গোটেই 12 ফৈদৰ বংশাৱলী আগবঢ়োৱা হৈছে। এতিয়া আমি 9 নম্বৰ অধ্যায়লৈ আগবাঢ়ো। এই 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদটো অতি গুৰুত্বপূৰ্ণ। ইয়াতে এই বংশাৱলীবোৰৰ সংৰক্ষণৰ বিষয়ে এটা বিশেষভাৱে মন কৰিবলগীয়া কথা আমাক কোৱা হৈছে। আমি বাইবেলৰ পৰা পঢ়ি দিব খুজিছো 9 নম্বৰ অধ্যায়ৰ প্ৰথম পদ। এইদৰে গোটেই ইছৰাইলৰ বংশাৱলী লিখা হল, আৰু চোৱা, সেয়ে ইছৰাইলৰ ৰজাবিলাকৰ পুস্তকত লিখা আছে। পাছে যিহুদাৰ লোকবিলাকক তেওঁলোকৰ সত্য লংঘনৰ কাৰণে বাবিললৈ বন্দী কৰি নিয়া হল। ইছৰাইল জাতিৰ প্ৰতিটো ফৈদৰ বংশাৱলী লিখা হল আৰু সেই বংশাৱলী নিশ্চয় ৰাজহুৱাভাৱে প্ৰদৰ্শন কৰিবলৈ মন্দিৰত ৰখা হৈছিল। সেই বংশাৱলী নিশ্চয় তাতেই ভালদৰে ৰখা হৈছিল ইছৰাইল জাতি শত্ৰুৰ হাতত বন্দী হৈ যাবলগীয়া দিনলৈকে। কিন্তু সেই বংশাৱলী নষ্ট নহল শত্ৰুৰ আক্ৰমণৰ সময়তো। সেই বংশাৱলী আকৌ জিৰচালেমলৈ লৈ অহা হৈছিল 70 বছৰ পাছত বাবিল দেশৰ বন্দী অৱস্থাৰ পৰা উভতি অহা ইছৰাইলীয় লোকসকলে যেতিয়া জিৰচালেমৰ মন্দিৰ পুনৰ নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল তেতিয়া সেই বংশাৱলী তাতেই আছিল। প্ৰভু যীশুখ্ৰীষ্টই জন্মগ্ৰহণ কৰাৰ সময়তো বংশাৱলীখিনি অক্ষত অৱস্থাত আছিল। আমি অনুমান কৰিব পাৰো প্ৰভু যীশুৰ শত্ৰুবোৰে নিশ্চয় প্ৰভু যীশুৰ বংশ সম্বন্ধে সেই বংশাৱলীত চাইছিলগৈ। আমি ইতিমধ্যে কৈছো যে মঠিয়ে লিখা শুভবাৰ্তাত যোছেফৰ যোগেদি প্ৰভু যীশুৰ বংশাৱলী দিয়া হৈছে আৰু সেয়েই দাউদৰ সিংহাসনৰ ওপৰত প্ৰভু যীশুৰ আইনগত অধিকাৰ সাব্যস্ত কৰে। আনহাতে লোকে লিখা শুভবাৰ্তাত সেই বংশাৱলী মৰিয়মৰ যোগেদি দিয়া হৈছে আৰু তাৰ দ্বাৰা প্ৰভু যীশুৱে তেজৰ সম্বন্ধৰ ভিত্তিত দাউদৰ সিংহাসনৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব পাৰে। প্ৰভু যীশুৰ বংশাৱলী সম্বন্ধে কেতিয়াও কোনেও সন্দেহ বা প্ৰশ্নৰ অৱতাৰণা কৰা আমি পোৱা নাই। তেওঁৰ বংশাৱলী আছিল সম্পূৰ্ণ শুদ্ধ নিখুঁত, সেই কথা সকলোৱে গৈ মিলাই চাব পাৰিছিল। প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ পাছত 70 চনত ৰোমিয়া সেনাপতি টিটৰ দ্বাৰা জিৰচালেমৰ মন্দিৰ সম্পূৰ্ণৰূপে ধবংস কৰা হৈছিল আৰু সেই সময়তে বংশাৱলীবোৰো বিনষ্ট হোৱা বুলি আমি ধৰিব পাৰোঁ। কিন্তু আমি ইয়াতে এটা কথা মন কৰা উচিত। এই প্ৰথম বংশাৱলী পুস্তকত আমি পাওঁ ইছৰাইলৰ ফৈদবোৰৰ বংশাৱলী, তেওঁলোক বন্দী হৈ যাব লগা হোৱা সময়লৈকে আৰু তেওঁলোক বন্দী অৱস্থাৰ পৰা উভতি অহাৰ পাছত সেই বংশাৱলী চলি থাকিল প্ৰভু যীশুৰ জন্মৰ সময়লৈকে। কিন্তু প্ৰভু যীশুৰ স্বৰ্গাৰোহণৰ পাছতেই সেই বংশাৱলীবোৰ নোহোৱা হৈ গল। কিয় বাৰু? উত্তৰটো অতি পৰিষ্কাৰ। ঈশ্বৰে আমাক এই কথা জনাই দিব খুজিছে যে প্ৰভু যীশু সঁচাকৈয়ে মানৱ ৰূপত জন্মগ্ৰহণ কৰা ঈশ্বৰ। ঈশ্বৰে এই কথা স্পষ্ট কৰি দিব খুজিছে যে প্ৰভু যীশুৱে আদমৰ বংশত জন্ম লৈছিল আৰু তেওঁই হৈছে শেষ আদম, তৃতীয়জন আদম আৰু নহব। এই পৃথিৱীৰ শেষৰটো মানৱ পৰিয়ালৰ মুখ্য লোক এতিয়া প্ৰভু যীশু। মাত্ৰ দুটা পৰিয়াল, এটা আদমৰ পৰিয়াল, আনটো ঈশ্বৰৰ পৰিয়াল। প্ৰভু যীশু হৈছে ঈশ্বৰৰ পৰিয়ালৰ মুখ্য লোকজন। আদমৰ পৰিয়াল হৈছে হেৰাই থকা অৱস্থাৰ পৰিয়াল। আমি সকলোৱে এই পৰিয়ালতেই জন্ম লওঁ পাপী হিচাপে, ঈশ্বৰৰ পৰা বিচ্ছিন্ন হৈ থকা অৱস্থাৰে। এই অৱস্থাটো আমি বুজি পাওঁ যদিহে আমি আমাৰ চাৰিওফালে থকা জগতখনলৈ চাওঁ, আমাক বেৰি থকা মানুহবোৰলৈ চাওঁ। গোটেই মানৱ পৰিয়ালটো আদমৰ পৰিয়াল আৰু আদমত আমি সকলোৱে মৃত্যুৰ অধীন। আদমত আমাৰ এই শোচনীয় অৱস্থা, এই হতাশাজনক অৱস্থা। কিন্তু আমাৰ আশা আছে খ্ৰীষ্টত, পিছৰজন আদমত। তেওঁই আনটো পৰিয়াল অৰ্থাৎ ঈশ্বৰৰ পৰিয়ালটোৰ মুৰব্বী। তেওঁক দ্বিতীয় মানৱ বুলিও কোৱা হয় কাৰণ ঈশ্বৰে এই নতুন মানৱ পৰিয়ালটোত অনেক মানুহ যোগ দিব আৰু এই নতুন মানৱ পৰিয়ালটোৰ বংশাৱলীৰ আৰম্ভণি ঘটিছে পবিত্ৰ আত্মাৰ শক্তিৰে জন্ম লোৱা প্ৰভু যীশুত। আজি যদি আপুনি ক'ব পাৰে যে মই খ্ৰীষ্টলৈ আহিলো আৰু তেওঁতেই সম্পূৰ্ণ ভৰসা কৰিছো, তেওঁই মোৰ ত্ৰাণকৰ্তা আৰু ঈশ্বৰৰ আত্মাই তেওঁক মোৰ বাবে বাস্তৱ অভিজ্ঞতাত পৰিণত কৰিছে, তেনেহলে আপুনি শেষৰজন আদম অৰ্থাৎ প্ৰভু যীশুৰ পৰিয়ালৰ লোক। এই পৰিয়ালতেই জীৱন আছে। এই জীৱন দিবলৈকে প্ৰভু যীশু জগতলৈ আহিছিল। তেওঁ কৈছিল, ময়েই জীৱন। তেওঁ আকৌ কৈছিল, মই আহিলো যাতে তেওঁলোকে জীৱন পায় আৰু তাকেই যেন প্ৰচুৰ পৰিমাণে পায়। তেওঁ জীৱনক কৰি তোলে অৰ্থপূৰ্ণ। তেওঁৰ ওচৰলৈ আহি এই জীৱন গ্ৰহণ কৰা মানে অনন্ত জীৱন গ্ৰহণ কৰা। এই জীৱন গ্ৰহণ কৰা সকলোৱে এদিন তেওঁৰে সৈতে স্বৰ্গত বাস কৰিবলৈ পাব। 9 নম্বৰ অধ্যায়টোৰ বাকী থকা অংশটোত আমি লেবীৰ ফৈদক বিশেষভাৱে গুৰুত্ব দিয়া দেখা পাওঁ। 9 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদটো পঢ়ি দিছো। তাৰ পাছত তেওঁলোকৰ নানা নগৰত যিবিলাক প্ৰথমতে নিজ নিজ আধিপত্যত বাস কৰিলে তেওঁবিলাক ইছৰাইল, পুৰোহিত, লেবিয়া আৰু নথনীয়া লোক। অৰ্থাৎ ইছৰাইলীয় প্ৰথম মানুহবোৰ আছিল লেবিয়া ফৈদৰ আৰু সকলোতকৈ প্ৰথমতে আহে পুৰোহিতসকল অৰ্থাৎ ঈশ্বৰৰ পৰিচৰ্যা কৰা লোকসকল, তাৰ পাছতহে লেবিয়াসকল। তাৰমানে আমি বুজি পাওঁ লেবিয়া ফৈদৰ সকলো লোকেই পুৰোহিতৰ কাম কৰা নাছিল, হাৰুণৰ বংশৰ লোকসকলেহে পুৰোহিতৰ কাম কৰিছিল। বাকী লেবিয়া লোকবিলাকে মন্দিৰৰ আন আন কাম কৰিছিল। তাৰ পাছত নথনীয়াবিলাকৰ কথা কোৱা হৈছে। আচলতে এই নথনীয়াবিলাক হৈছে সেৱক, হয়তো তেওঁলোক দাসো হ'ব পাৰে। ইছৰাইলৰ লোকবিলাকৰ মাজত দাস প্ৰথাৰ প্ৰচলন আছিল নে নাই সেই বিষয়ে বিভিন্ন লোকে বিভিন্ন মতামত আগবঢ়ায়। আমি ভাবো তেওঁলোকৰ মাজতো দাস আছিল, কিন্তু নিজৰ জাতিৰ লোক নহয়। গিবিয়নীয়া লোকবিলাকে আচলতে ইছৰাইল লোকৰ দাস হৈছিল। তেওঁলোকক বিশেষভাৱে মন্দিৰৰ সৰু সুৰা কামবোৰত ব্যৱহাৰ কৰা হৈছিল, খুব সম্ভৱ সৰা পোচা কৰা আৰু বয় বস্তু পৰিষ্কাৰ কৰা আদি কামত। এই অধ্যায়ৰ পৰা আমি আন এটা বিশেষভাৱে মন কৰিবলগীয়া কথা পঢ়ি দিব খুজিছো, 33 নম্বৰ পদ। আৰু লেবিয়াবিলাকৰ পিতৃবংশৰ মূল মানুহ এই গায়কবিলাক কুঠৰী ঘৰত থাকে আৰু আন কামৰ পৰা মুক্ত, কিয়নো দিনে ৰাতিয়ে তেওঁলোকে নিজৰ কামত লাগি থাকে। কথাটো মন কৰকচোন, অনবৰতে গীত গান চলিয়েই আছিল। কিছুমান লেবিয়া লোকে এই গীত গানৰ গুৰি ধৰিছিল। ইছৰাইল লোকসকলৰ মাজত সংগীতে সদায় গুৰুত্বপূৰ্ণ স্থান পাইছিল আৰু তেওঁলোকৰ সংগীত অতি উচ্চ খাপৰ আছিল। আপুনি নিশ্চয় জানে যে দাউদ ৰজাই সংগীতৰ বিষয়ে বিশেষভাৱে মন দিছিল। তেওঁ ইছৰাইল দেশৰ মিঠা গীতিকাৰ বুলি কোৱা হয় আৰু বেছি সংখ্যক গীত তেওঁই ৰচিছিল। এই 9 নম্বৰ অধ্যায়টোৰ সামৰণিত আমি পাওঁ ৰজা চৌলৰ বংশাৱলীৰ কথা। চৌলৰ বংশাৱলী তেওঁৰ পুত্ৰ জোনাথনৰ যোগেদি আগবঢ়া আমি ইয়াত পাওঁ। এই কথাটো বিশেষভাৱে মন কৰিবলগীয়া। এই 9 নম্বৰ অধ্যায়তেই প্ৰথম বংশাৱলী পুস্তকত পোৱা বংশাৱলীৰ অন্ত পৰিছে। এই বংশাৱলী হৈছে বাইবেলত পোৱা সকলোতকৈ দীঘল বংশাৱলী আৰু পৃথিৱীৰ কোনো সাহিত্যতেই এনেকুৱা বংশাৱলী পাবলৈ নাই। এই বংশাৱলী আদমত আৰম্ভ হৈছে আৰু প্ৰভু যীশুলৈকে আগবাঢ়ি গৈছে। প্ৰথম আদমত আৰম্ভ হৈ এই বংশাৱলী শেষ হৈছে শেষ আদমত। এই পৃথিৱীত থকা সকলোবোৰ বংশাৱলীৰ ভিতৰত এই বংশাৱলীয়ে সকলোতকৈ ডাঙৰ। ই আমাক এটা কথা কয় যে আমি সকলো আদমৰ বংশৰ লোক। অৱশ্যে আমি কোনেও আমাৰ বংশাৱলী আদমৰ সৈতে জুৰি দিব নোৱাৰো, কাৰণ প্ৰভু যীশুৰ পাছত বংশাৱলী ধবংস হৈ গৈছিল 70 চনত। অৱশ্যে আমি থুলমূলকৈ ক'ব পাৰো যে আমি নোহৰ পুত্ৰ ছেম, হাম বা জেফতৰ জৰিয়তে আদমৰ সৈতে জড়িত। মুঠতে আমি সকলোৱে আদমৰ সৈতে সম্বন্ধিত। এই বংশাৱলীত আমি কিছুমান কথা বিশেষভাৱে মন কৰা উচিত। উদাহৰণস্বৰূপে, আদমৰ পুত্ৰ কইনৰ নাম উল্লেখ কৰা হোৱা নাই। কইনৰ বংশ ধবংস হৈ গৈছিল সেই জলপ্লৱনৰ সময়ত, সেইবাবে কইনৰ উল্লেখ কৰা হয়। আদমৰ হয়তো আন বহুতো সতি সন্ততি আছিল, সেইবোৰৰ নামো উল্লেখ কৰা হোৱা নাই। কেৱল ছেথৰ কথাহে আমাক কোৱা হৈছে, কাৰণ সেই বংশটোহে আজিলৈকে চলি আছে। প্ৰথম মানৱ আদমৰ বংশ আজিও চলি আছে আৰু লগতে চলি আছে মানুহৰ সেই একেই অৱস্থা। মানুহৰ মূল প্ৰকৃতিও একেই আছে। মনোবৈজ্ঞানিকসকলে মানুহক বুদ্ধি তথা মেধাৰ ফালৰ পৰা তিনিভাগত ভগায়, সাধাৰণ, অতি মেধাৱী আৰু কম মেধাৱী। কিন্তু ঈশ্বৰে মানুহক একেটা ভাগতেই ৰাখে আৰু ঘোষণা কৰে, সকলোৱে পাপ কৰিলে আৰু ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হৈছে। ঈশ্বৰৰ সৈতে মানুহৰ যি সম্বন্ধ, সেই সম্বন্ধৰ ক্ষেত্ৰত তিনিটা কথা সদায় সত্য। প্ৰথমটো হ'ল, আদম আৰু আদমৰ বংশৰ মৃত্যু হবই লাগিব। ঈশ্বৰে আদমক কৈছিল, যিদিনা তাক খাবা সেইদিনা তুমি অৱশ্যে মৰিবা। আনহাতে ঈশ্বৰে মৰিবলৈ মানুহ সৃষ্টি কৰা নাছিল। বাইবেলত কোৱা হৈছে, এজন মানুহৰ দ্বাৰাই পাপ আৰু পাপৰ দ্বাৰাই মৃত্যু জগতৰ সোমাল। আদমত সকলোৰে মৃত্যু হয়। আচলতে আমি বাস কৰা এই বিশাল পৃথিৱীখন এখন বিশাল কবৰ খানা মাত্ৰ। আজি মানুহে অৱলম্বন কৰা সকলো স্বাধীন চিতীয়া পথ আচলতে মৃত্যুৰ পথ। গোটেই জীৱনজুৰি মানুহে আসন্ন মৃত্যুৰ কথা মনত ৰাখিয়েই দিন কটাবলগীয়া হয়। মৃত্যু তিনি প্ৰকাৰৰ, শাৰীৰিক মৃত্যু, আম্মিক মৃত্যু আৰু অনন্ত মৃত্যু। আদমে নিষিদ্ধ ফল খোৱাৰ লগে লগে শাৰীৰিকভাৱে মৰা নাছিল, কিন্তু 900 বছৰ জীয়াই আছিল। কিন্তু সেই মুহূৰ্ততে আদমৰ মৃত্যু হৈছিল আম্মিকভাৱে। মৃত্যুৰ অৰ্থ হৈছে বিচ্ছিন্ন হোৱা অৱস্থা। শাৰীৰিক মৃত্যু হৈছে আত্মাৰ পৰা শৰীৰ বিচ্ছিন্ন হোৱা অৱস্থা। আম্মিক মৃত্যু হৈছে মানুহ ঈশ্বৰৰ পৰা বিচ্ছিন্ন হোৱা অৱস্থা। আৰু অনন্ত মৃত্যু হৈছে চিৰদিনৰ বাবে ঈশ্বৰৰ পৰা বিচ্ছিন্ন হোৱা অৱস্থা। সেয়েই হৈছে নৰক, য'ত কেতিয়াও ঈশ্বৰৰ উপস্থিতি মানুহে অনুভৱ কৰিব নোৱাৰিব। তাত কোনো আশীৰ্বাদ নাই, কৰুণা নাই, ঈশ্বৰৰ প্ৰেমৰ সোৱাদ নাই। দ্বিতীয়তে, আনটো চিৰন্তন সত্য হৈছে যে আদম আৰু আদমৰ বংশৰ সকলো পাপী, কাৰণ আদমত সকলোৱে পাপ কৰিলে। অব্ৰাহাম এজন সৎপুৰুষ আছিল, কিন্তু তেওঁ পাপ কৰিছিল, ইছমাইলেই তাৰ প্ৰমাণ। সকলো লোকেই পাপ ৰোগত ভুগি আছে। আদমৰ বংশৰ মাত্ৰ এজন ব্যক্তিহে ইয়াৰ ব্যতিক্ৰম, তেওঁ হৈছে প্ৰভু যীশুখ্ৰীষ্ট। তোমালোকৰ মাজৰ কোনে মোৰ গাত দুখ আঙুলিয়াই দিব পাৰা, এইবুলি প্ৰভু যীশুৱে মানুহবোৰক প্ৰত্যাহ্বান জনাব পাৰিছিল। কিন্তু তেওঁৰ বাহিৰে সকলো মানুহ এই পাপৰ ৰোগৰ দ্বাৰা আক্ৰান্ত। তৃতীয়টো সত্য হৈছে আদম আৰু আদমৰ বংশৰ সকলোলৈকে অনুগ্ৰহ প্ৰকাশ কৰা হৈছে। হনুকে পৰিত্ৰাণ পাইছিল কেনেকৈ? বিশ্বাসৰ দ্বাৰা। নুহ সাধুপুৰুষ আছিল, কিন্তু নুহে সেইকাৰণে পৰিত্ৰাণ পোৱা নাছিল। নুহে বিশ্বাসেৰে জাহাজ নিৰ্মাণ কৰাৰ বাবেহে পৰিত্ৰাণ পাইছিল। অব্ৰাহাম সৎলোক আছিল, কিন্তু তেওঁ পাপ কৰিছিল। অব্ৰাহামে ঈশ্বৰৰ কথা বিশ্বাস কৰিছিল আৰু তাকেই তেওঁৰ ধাৰ্মিকতা বুলি গণ্য কৰা হৈছিল। মুঠতে আদমৰ বংশৰ বাবে ঈশ্বৰে অনুগ্ৰহ দেখুৱাইছে যাতে আদমৰ বংশ অৰ্থাৎ মানৱ জাতিয়ে বিশ্বাসৰ দ্বাৰা ঈশ্বৰৰ অনুগ্ৰহত পৰিত্ৰাণ লাভ কৰিব পাৰে। আপুনি বাৰু ঈশ্বৰৰ সেই অনুগ্ৰহ গ্ৰহণ কৰিছেনে? সেই অনুগ্ৰহ আপোনাৰ বাবেও। আমি সকলো আদমৰ বংশ, আমি সকলোৱেই সমান, কাৰণ আমি সকলো পাপী জন্মসূত্ৰে। আমি সকলো ঈশ্বৰৰ মহিমাৰ পৰা বঞ্চিত হোৱা লোক হিচাপে এই জগতত জন্মগ্ৰহণ কৰো। কিন্তু ঈশ্বৰৰ সেই মহান অনুগ্ৰহও আমাৰ সকলোৰে বাবে। প্ৰভু যীশুৰ যোগেদি আগবঢ়োৱা বহুমূলীয়া পৰিত্ৰাণৰ বহুমূলীয়া দানো আমাৰ সকলোৰে বাবে। আমি মাত্ৰ বিশ্বাসেৰে সেই দান গ্ৰহণ কৰিবহে লাগে। সেই কাম বাৰু আপুনি কৰিছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
বাইক আছিল নদীতে, তেওঁ আছিল ঈশ্বৰে হতে, আৰু সেই বাইকই স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে
9954046275।
ফোন নম্বৰটো আকৌ এবাৰ কৈছো,
9954046275।
প্ৰিয় শ্ৰোতা, আপুনি এই ভক্তিবচন অনুষ্ঠানটি আমাৰ ৱেবছাইট radio882.comতো শুনিব পাৰিব।
আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
আৰু হে বাইক্য স্বয়ং ঈশ্বৰ, তেওঁ আহিল যীশু ৰূপেৰে মানুহ উধাৰিবলে। যিসকলে তেওঁ গ্ৰহণ কৰে, তেওঁৰ নাম বিশ্বাস কৰে, তেওঁ সেই সকলো লোককে ঈশ্বৰৰ সন্তান কৰে বাইক আছিল আদিতে তেওঁ আছিল।